Eher Akakbani. বাতৰিৰ সৈতে মই জেন্তী ৰাণী ৰেখা। এতিয়াৰ ঘাই ঘাই বাতৰিসমূহ হ'ল, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিন আজি নতুন দিল্লীৰ হায়দৰাবাদ হাউচত বৈঠকত মিলিত হয়। ত্ৰয়োবিংশ ভাৰত ৰাছিয়া বাৰ্ষিক শীৰ্ষ সন্মিলনত অংশ লোৱাৰ সুযোগতে কেন্দ্ৰীয় মন্ত্ৰী ৰাজীৱ ৰঞ্জন সিঙে ৰাছিয়াৰ কৃষিমন্ত্ৰী অক্সানা লুটৰ সৈতে দ্বিপাক্ষিক বৈঠকত মিলিত হয়। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে নতুন দিল্লীত অহা 9 ডিচেম্বৰত কুশলী কাৰিকৰসকলক হস্তশিল্প বঁটা প্ৰদান কৰিব। ইণ্ডিগোৰ বিমান সেৱাৰ শেহতীয়া বেমেজালিৰ পৰিপ্ৰেক্ষিতত অসামৰিক বিমান পৰিবহণ মন্ত্ৰী ৰামমোহন নাইডুৰ সৈতে অসামৰিক বিমান পৰিবহণ সঞ্চালকালয়ৰ এখন পৰ্যালোচনা বৈঠক অনুষ্ঠিত হয়। আৰু ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজৰ 3খনীয়া এদিনীয়া ক্ৰিকেট শৃংখলাৰ তৃতীয় তথা অন্তিমখন খেল কাইলৈ বিশাখাপট্টনমত অনুষ্ঠিত হ'ব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনে আজি নতুন দিল্লীৰ হায়দৰাবাদ হাউচত বৈঠকত মিলিত হয়। দুয়োগৰাকী নেতাই পাৰস্পৰিক স্বাৰ্থজড়িত বিভিন্ন আঞ্চলিক আৰু গোলকীয় বিষয় সন্দৰ্ভত আলোচনা কৰে। এই আলোচনাকালত বাণিজ্য, অৰ্থনীতি, স্বাস্থ্যযতন, শিক্ষা, সংস্কৃতিকে ধৰি বিভিন্ন খণ্ডত কেইবাখনো বুজাবুজিৰ চুক্তিত স্বাক্ষৰ হয়। দুদিনীয়া ভ্ৰমণসূচীৰে ভাৰতলৈ অহা ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি সন্ধিয়া নতুন দিল্লীৰ বিমান বন্দৰত আদৰণি জনায়। আজি পুৱা ৰাষ্ট্ৰপতি ভৱনত পুটিনক আনুষ্ঠানিকভাৱে সম্বৰ্ধনা জনোৱা হয়। ইয়াৰ পাছত তেওঁ ৰাজঘাটত মহাত্মা গান্ধীৰ সমাধিস্থলীত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। আজি সন্ধিয়া ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে ৰাছিয়াৰ ৰাষ্ট্ৰপতিগৰাকীৰ সন্মানাৰ্থে ভোজমেলৰ আয়োজন কৰিছে। ৰাষ্ট্ৰপতিগৰাকীয়ে আজি 23 সংখ্যক ভাৰত ৰাছিয়া বাৰ্ষিক শীৰ্ষ সন্মিলনত অংশগ্ৰহণ কৰিব। উল্লেখযোগ্য যে এই ভ্ৰমণে দুয়োখন দেশৰ মাজৰ বিশেষ আৰু কৌশলগত অংশীদাৰিত্বক শক্তিশালী কৰাৰ লগতে দুয়োগৰাকী নেতাক দ্বিপাক্ষিক সম্পৰ্কৰ অগ্ৰগতি সন্দৰ্ভত পৰ্যালোচনাৰ সুযোগ প্ৰদান কৰিব। ৰাষ্ট্ৰসংঘ, G20, ব্ৰিকছ আৰু ছাংহাই সহযোগিতা সংস্থাৰ আদিৰ দৰে কেইবাটাও বহুপাক্ষিক মঞ্চত ভাৰত আৰু ৰাছিয়াই সহযোগিতা স্থাপন কৰে। 2023 চনৰ G20 আৰু ছাংহাই সহযোগিতা সংস্থাক ভাৰতক সভাপতিত্ব তথা 2024 বৰ্ষত ব্ৰিকছত ৰাছিয়াৰ সভাপতিত্বই দুয়োখন দেশৰ মাজত থকা পাৰস্পৰিক সমৰ্থনৰ জৰিয়তে এই সহযোগিতা অধিক শক্তিশালী হৈ উঠিছে। ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্য পদৰ বাবে ভাৰতৰ প্ৰাৰ্থিত্বৰ প্ৰতি ৰাছিয়াই ধাৰাবাহিকভাৱে সমৰ্থন আগবঢ়াই আহিছে। বিগত 78 বছৰত দুয়োখন দেশৰ মাজত দ্বিপাক্ষিক সম্পৰ্ক সুদৃঢ় আৰু সুস্থিৰ হৈ আছে। পৰম্পৰাগত সামৰিক, পাৰমাণৱিক আৰু মহাকাশ সহযোগিতাৰ উপৰিও বিভিন্ন খণ্ডত দুয়োখন দেশৰ মাজত শক্তিশালী সহযোগিতা অব্যাহত আছে। নতুন দিল্লীত অনুষ্ঠিত ত্ৰয়োবিংশ ভাৰত ৰাছিয়া বাৰ্ষিক শীৰ্ষ সন্মিলনত কেন্দ্ৰীয় মীন, পশুপালন আৰু দুগ্ধ উৎপাদন মন্ত্ৰী ৰাজীৱ ৰঞ্জন সিঙে ৰাছিয়াৰ কৃষিমন্ত্ৰী অক্সানা লুটৰ সৈতে দ্বিপাক্ষিক বৈঠকত মিলিত হয়। এই বৈঠকৰ সময়ছোৱাত মন্ত্ৰীগৰাকীয়ে দুই দেশৰ মাজত মীন, পশুপালন আৰু দুগ্ধ উৎপাদনৰ ক্ষেত্ৰত পাৰস্পৰিক বাণিজ্য সন্দৰ্ভত আলোচনা কৰাৰ লগতে উৎপাদিত সামগ্ৰীৰ বিক্ৰীৰ বাবে বজাৰ আদিৰ ক্ষেত্ৰতো গুৰুত্ব আৰোপ কৰে। এই বৈঠকত গৱেষণা, শিক্ষা, প্ৰযুক্তি, গভীৰ সাগৰত মাছ ধৰা জাহাজ আদি সন্দৰ্ভতো আলোচনা অনুষ্ঠিত হয়। উল্লেখযোগ্য যে ভাৰতে 2024-25 বৰ্ষত প্ৰায় $7 বিলিয়ন মূল্যৰ মীন আৰু মৎস্যজাত সামগ্ৰী ৰপ্তানি কৰে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে নতুন দিল্লীত অহা 9 নৱেম্বৰত কুশলী কাৰিকৰসকলক হস্তশিল্প বঁটা প্ৰদান কৰিব। অনুষ্ঠানত কেন্দ্ৰীয় বস্ত্ৰ মন্ত্ৰী গিৰিৰাজ সিং আৰু ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা উপস্থিত থাকিব। বস্ত্ৰ মন্ত্ৰালয়ে প্ৰকাশ কৰা মতে হস্তশিল্পৰ কাৰিকৰসকলৰ অসামান্য প্ৰতিভাক স্বীকৃতি দিয়াৰ হকে এই বঁটা প্ৰদান কৰা হ'ব। ইয়াৰ জৰিয়তে দেশৰ বৰ্ণাঢ্য হস্তশিল্পৰ ঐতিহ্যক সংৰক্ষণ আৰু প্ৰসাৰৰ ক্ষেত্ৰত চৰকাৰৰ প্ৰতিশ্ৰুতিবদ্ধতা পুনৰ নিশ্চিত কৰা হ'ব। ৰাষ্ট্ৰীয় হস্তশিল্প সপ্তাহ উদযাপনৰ অংশ হিচাপে এই বঁটা প্ৰদান কৰা হ'ব। ভাৰতীয় কাৰিকৰসকলৰ প্ৰতি সন্মান জনাই হস্তশিল্পৰ সাংস্কৃতিক ঐতিহ্যক উদযাপন কৰাৰ উদ্দেশ্যে প্ৰতিবছৰে 8 ডিচেম্বৰৰ পৰা ৰাষ্ট্ৰীয় হস্তশিল্প সপ্তাহ পালন কৰা হয়। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। যোৱা মাহৰ শেষৰ পৰা ইণ্ডিগোৰ বিমান সেৱাৰ বেমেজালিৰ পৰিপ্ৰেক্ষিতত আজি অসামৰিক বিমান পৰিবহণ মন্ত্ৰী ৰামমোহন নাইডুৰ সৈতে অসামৰিক বিমান পৰিবহণ সঞ্চালকালয়ৰ এখন পৰ্যালোচনা বৈঠক অনুষ্ঠিত হয়। এই বৈঠকত অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়ৰ জ্যেষ্ঠ বিষয়াসকলৰ লগতে ইণ্ডিগো বিমানৰ শীৰ্ষ বিষয়াসকল উপস্থিত থাকে। বৈঠকৰ সময়ছোৱাত মন্ত্ৰীগৰাকীয়ে বিমান পৰিবহণ সংস্থাটোক বিমান পৰিবহণ পৰিচালনাৰ ক্ষেত্ৰত সমালোচনা কৰে। মন্ত্ৰীগৰাকীয়ে বিমান সংস্থাটোক অনতিপলমে কাম কাজ স্বাভাৱিক কৰাৰ লগতে সাম্প্ৰতিক পৰিস্থিতিৰ বাবে যাত্ৰীৰ পৰা যাতে অধিক বিমান ভাড়া আদায় কৰা নহয় তাৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়ে। মন্ত্ৰীগৰাকীয়ে বিমান সংস্থাটোক যিকোনো বিমান বাতিলৰ ক্ষেত্ৰত যাত্ৰীসকলক আগতীয়াকৈ জনোৱাৰ উপৰিও যাত্ৰীসকলৰ বাবে হোটেলৰ ব্যৱস্থাৰ লগতে প্ৰয়োজনীয় সকলো সুবিধা আগবঢ়াবলৈ নিৰ্দেশ দিয়ে। বিমানৰ বাতিল মূলতঃ ক্ৰু পৰিকল্পনাৰ সমস্যা, সংশোধিত বিমানৰ উৰণৰ সময় নিৰ্ধাৰণৰ সীমাবদ্ধতা তথা শীতকালীন প্ৰত্যাহ্বানসমূহৰ বাবে সৃষ্টি হয় বুলি ডিজিচিয়ে এটা বিবৃতিত প্ৰকাশ কৰিছে। ডিজিচিয়ে জনোৱা মতে ইণ্ডিগো বিমানৰ দ্বিতীয় পৰ্যায়ৰ এফ ডি টি এলৰ নিয়মানুসাৰে প্ৰয়োজনীয় বিমান ক্ৰু কম আছিল বুলি অনুমান কৰাৰ ফলত পুনৰ বিমান উৰণৰ সময় পৰিকল্পনা কৰাৰ ক্ষেত্ৰত জটিলতাই দেখা দিয়ে। বিমান সংস্থাটোৱে লগতে কয় যে সমাগত কেইবাটাও দিনৰ বাবে বিমানৰ বাতিল অব্যাহত থাকিব পাৰে, কিয়নো সংস্থাটোৱে নতুন সময়সূচী প্ৰৱৰ্তনৰ বাবে কাম কৰি আছে আৰু যাত্ৰীসকলৰ অসুবিধা লাঘৱ কৰিবলৈ অহা 8 ডিচেম্বৰৰ পৰা বিমান সেৱা হ্ৰাস কৰিব। ডিজিচিয়ে লগতে ইণ্ডিগোৰ ক্ৰুৰ প্ৰয়োজনীয়তাৰ পৰিসংখ্যাও পৰ্যালোচনা কৰে। এই নতুন নীতিৰ অধীনত প্ৰয়োজনীয় আৰু উপলব্ধ হোৱা ক্ৰুৰ মাজত বৃহৎ ব্যৱধান লক্ষ্য কৰে। বিশেষকৈ নিশাৰ ভাগত ক্ৰুৰ সংখ্যা যথেষ্ট কম। বিমান পৰিবহণ পৰিদৰ্শন সংস্থাই ইয়াৰ আঞ্চলিক কাৰ্যালয়সমূহক ক্ৰু নিযুক্তি, প্ৰশিক্ষণ আৰু সুৰক্ষা পৰিকল্পনাৰ বাবে বিস্তৃত ৰূপৰেখা প্ৰস্তুত কৰিবলৈ ইয়াৰ আঞ্চলিক কাৰ্যালয়সমূহক নিৰ্দেশ দিছে। ৰাজ্যসভাত আজি বিৰোধী পক্ষৰ সদস্যসকলে দেশৰ গুৰুত্বপূৰ্ণ বিমানবন্দৰসমূহত ইণ্ডিগোৰ বিমান সেৱা বাতিল সন্দৰ্ভত প্ৰশ্ন উত্থাপন কৰে। কংগ্ৰেছৰ সাংসদ প্ৰমোদ তিৱাৰীয়ে এই সন্দৰ্ভত উত্থাপন কৰা এটা প্ৰশ্নৰ উত্তৰত কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজুৱে কয় যে অসামৰিক বিমান পৰিবহণ মন্ত্ৰী ৰামমোহন নাইডুৱে এই ব্যক্তিগত বিমান সেৱাৰ বিষয়টো গুৰুত্ব সহকাৰে লৈছে। ইপিনে ৰাজ্যসভাৰ প্ৰশ্নকালত ৰেল মন্ত্ৰী অশ্বিনী বৈষ্ণৱে ৰেল লাইনৰ নিৰ্মাণ কাৰ্য, সুৰক্ষা আদি সন্দৰ্ভত কেইবাগৰাকীও সদস্যই উত্থাপন কৰা প্ৰশ্নৰ উত্তৰ দিয়ে। অসমৰ কংগ্ৰেছৰ সাংসদ গৌৰৱ গগৈয়ে অসমত এতিয়াও জলজীৱন অভিযান সঠিকভাৱে ৰূপায়ণ হোৱা নাই বুলি উল্লেখ কৰি ৰাজ্যখনৰ বাবে পুঁজি মুকলি কৰি দিব নোৱাৰা এনে দ্বৈত ইঞ্জিনৰ চৰকাৰৰ স্থিতি সন্দৰ্ভত প্ৰশ্ন উত্থাপন কৰে। ভাৰতীয় বতৰ বিজ্ঞান বিভাগে আজি দেশৰ কেইবাখনো ৰাজ্যত শীতপ্ৰবাহৰ পূৰ্বাভাস প্ৰকাশ কৰে। সেই অনুসৰি পঞ্জাব, হাৰিয়ানা, পূব স্থান আৰু ঝাৰখণ্ডত শীতৰ প্ৰভাৱ পৰিব। বতৰ বিজ্ঞান বিভাগে হিমাচল প্ৰদেশ, অসম, মেঘালয়, নাগালেণ্ড, মণিপুৰ, মিজোৰাম, ত্ৰিপুৰা আৰু উৰিষ্যাৰ বিভিন্ন অঞ্চলত কুঁৱলি পৰাৰ সম্ভাৱনা ব্যক্ত কৰিছে। ইয়াৰোপৰি তামিলনাডু, পুডুচেৰী আৰু কাৰাইকলৰ বিভিন্ন অঞ্চলত বৰষুণ আৰু বজ্ৰপাতৰ আগলি বতৰা প্ৰকাশ কৰিছে। ইপিনে আজি পুৱাৰ ভাগত দিল্লী এন চি আৰৰ বায়ুৰ গুণগত মান অতি নিম্নমানৰ হোৱা বুলি পঞ্জীয়ন কৰা হৈছে। কেন্দ্ৰীয় প্ৰদূষণ নিয়ন্ত্ৰণ বৰ্ডৰ তথ্য অনুসৰি পুৱা 7 বজালৈ অঞ্চলটোত গড় বায়ুৰ গুণগত সূচাংক হৈছে 325। মাদক দ্ৰব্য নিয়ন্ত্ৰণ ব্যুৰো আৰু কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীয়ে মিজোৰামৰ আইজলৰ সমীপত অভিযান চলাই যোৱা বুধবাৰে প্ৰায় 6 কেজি মেথামফেটামাইনৰ লগতে 8 জন সৰবৰাহকাৰীক আটক কৰে। ইয়াৰে জবৰুল হক নামৰ কৰিমগঞ্জ নিবাসীজন এই মাদক দ্ৰব্য সৰবৰাহ চক্ৰৰ মূল অভিযুক্ত বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে। এই লোকজনৰ বিৰুদ্ধে 3টা গোচৰ ইতিমধ্যে ৰুজু হৈ আছে বুলি আৰক্ষীয়ে জনাইছে। প্ৰাৰম্ভিক তদন্ত অনুসৰি মাদক দ্ৰব্যখিনি চম্ফাইৰ সমীপৰ ভাৰত ম্যানমাৰ সীমান্তইদি সোণামুৰালৈ লৈ যোৱা হৈছিল। উল্লেখযোগ্য যে ৰাজ্যিক কৰ্তৃপক্ষৰ সৈতে উন্নত সহযোগিতা তথা গুৰুত্বপূৰ্ণ অভিযানৰ পৰিপ্ৰেক্ষিতত মাদক দ্ৰব্য নিয়ন্ত্ৰণ ব্যুৰই গুৱাহাটীত এটা নতুন আঞ্চলিক কাৰ্যালয় স্থাপন কৰিছে। ইটানগৰ, শিলিগুৰি আৰু আগৰতলাতো একোটাকৈ নতুন মাণ্ডলিক কাৰ্যালয় স্থাপন কৰা হৈছে। তদুপৰি আইজল আৰু ডিমাপুৰত ক্ষেত্ৰ বিষয়াৰ কাৰ্যালয় স্থাপন কৰা হৈছে। ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত 3খনীয়া এদিনীয়া ক্ৰিকেট শৃংখলাৰ তৃতীয় তথা অন্তিমখন খেল কাইলৈ বিশাখাপট্টনমত অনুষ্ঠিত হ'ব। খেলখন দিনৰ 1:30 আৰম্ভ হ'ব। দুয়োটা দলে ইতিমধ্যে শৃংখলাটোত 1-1 সমতা স্থাপন কৰিছে। দুয়োটা দলে কাইলৈ শৃংখলাটো দখলৰ বাবে আপ্ৰাণ চেষ্টা চলাব। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰিসমূহ পুনৰ এবাৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিন আজি নতুন দিল্লীৰ হায়দৰাবাদ হাউচত বৈঠকত মিলিত হয়। ত্ৰয়োবিংশ ভাৰত ৰাছিয়া বাৰ্ষিক শীৰ্ষ সন্মিলনত অংশ লোৱাৰ সুযোগতে কেন্দ্ৰীয় মন্ত্ৰী ৰাজীৱ ৰঞ্জন সিঙে ৰাছিয়াৰ কৃষিমন্ত্ৰী অক্সানা লুটৰ সৈতে দ্বিপাক্ষিক বৈঠকত মিলিত হয়। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে নতুন দিল্লীত অহা 9 ডিচেম্বৰত কুশলী কাৰিকৰসকলক হস্তশিল্প বঁটা প্ৰদান কৰিব। ইণ্ডিগোৰ বিমান সেৱাৰ শেহতীয়া বেমেজালিৰ পৰিপ্ৰেক্ষিতত অসামৰিক বিমান পৰিবহণ মন্ত্ৰী ৰামমোহন নাইডুৰ সৈতে অসামৰিক বিমান পৰিবহণ সঞ্চালকালয়ৰ এখন পৰ্যালোচনা বৈঠক অনুষ্ঠিত হয়। আৰু ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত 3খনীয়া এদিনীয়া ক্ৰিকেট শৃংখলাৰ তৃতীয় তথা অন্তিমখন খেল কাইলৈ বিশাখাপট্টনমত অনুষ্ঠিত হ'ব। এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি বিয়লি 3 বজাত।